Ella a Cafaní. Etiar Battery Hoite, Mozintirani Deca. Etiar Gaike Battery Homuhul Rastoboti, Lukohova Rodico, Arakandri of Rihomonti, who live Hupoloke, Santal Bituhana, Naika Hokolului, Sodanjali Japon Korise. Krihi Hetrona Novihoni, because it of Harator Kalpona Koribon Maribuli, Krikumonti, Sibras in Sohane, Montebokorise. আন্তৰাষ্ট্ৰীয় সংসদীয় গণতন্ত্ৰ দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গণতান্ত্ৰিক সংগঠনৰ নিৰ্বাচিত প্ৰতিনিধিসকললৈ অভিনন্দন জনাইছে। মিজোৰামে শান্তি আৰু সুস্থিৰতা পৰিৱেশৰ মাজত বিকাশৰ পথত অগ্ৰসৰ হৈছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু লালদুৱামাই প্ৰকাশ কৰিছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত মৰক্কোই নেডাৰলেণ্ডক পেনাল্টিৰ 3-2 গ'লত পৰাজিত কৰে। Rastopoti Srimati Draupadi Murmue Hulibo Hupoloke Azi Santhal Janajatir Bidrohi Aru Shohid Nayak Nayika Hokololoi Shraddha Gyapon Kore Samajik Madhyamor Eta Bartat Rastopoti Gorakiye Koy Je Ei Nayak Nayika Hokole Janajatiya Samajok Shoshon Korar Biruddhe Protibad Korar Logote Teolokor Porichoy Okkhunno Rakhar Babe Juj Disil Rastopoti Srimati Murmue Logote Koy Je Teolokor Ei Tyag Aru Jati Preme Dekhor Nagorik Hokolok Udbuddho Kori Ahise লোকসভাৰ অধ্যক্ষ ওম বিৰলাই হুল দিৱস উপলক্ষে সান্থাল জনজাতিৰ বীৰ নায়ক নায়িকাসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী বিৰলাই কয় যে এই নায়ক নায়িকাসকলে দেশৰ স্বাধীনতা জনজাতীয় পৰিচয় আৰু সামাজিক ন্যায়ৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছিল জনজাতীয় নেতা সিধু আৰু কানহুৰ নেতৃত্বত ভালেসংখ্যক সান্থাল ডেকা গাভৰুৱে ঐতিহাসিক সান্থাল হুল বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল তেওঁলোকে ব্ৰিটিছ শাসন শোষণ আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল শ্ৰী বিৰলাই কয় যে সান্থাল বিদ্ৰোহ হৈছে পানী অৰণ্য ভূমিৰ অধিকাৰ আৰু মৰ্যাদা তথা সন্মানৰ বাবে এখন যুঁজ তেওঁ কয় যে এই আন্দোলনে ভাৰতৰ স্বাধীনতা সংগ্ৰামত বিশেষ অৰিহণা যোগাইছিল লোকসভাৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে তেওঁলোকৰ ত্যাগ আৰু দেশপ্ৰেমে পৰৱৰ্তী প্ৰজন্মক উদ্বুদ্ধ কৰি থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও হুল দিৱস উপলক্ষে সান্থাল জনজাতিৰ বীৰসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে গৃহমন্ত্ৰীগৰাকীয়ে জনজাতীয় সুকীয়া পৰিচয় অক্ষুণ্ণ ৰখা আৰু মাতৃভূমিৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা সান্থাল নায়ক নায়িকাসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে স্বাধীনতা সংগ্ৰামী সিধু কানহু মুৰ্মু চান্দ ভৈৰৱ আৰু সাহসী মহিলা ফুলু জানু আদিৰ সমন্বিত বিদ্ৰোহে ব্ৰিটিছ শাসনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ লগতে স্বাধীনতা আন্দোলনৰ উৎসাহ জগাই তুলিছিল কৃষি ক্ষেত্ৰৰ উন্নয়ন অবিহনে বিকশিত ভাৰতৰ কল্পনা কৰিব নোৱাৰি বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে হাৰিয়ানাৰ হিছাৰত খেত বচাও অভিযানৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত শ্ৰীচৌহানে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে চৰকাৰে কৃষকসকলক ভূমিৰ গুণাগুণ খেতিত প্ৰয়োগ কৰিবলগীয়া উপযুক্ত সাৰৰ পৰিমাণকে ধৰি বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰিবলৈ এটা মোবাইল এপ্লিকেশ্যন বিকশাই তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে তেওঁ কৃষকসকলক ভূমিৰ উৰ্বৰতা অটুট ৰাখিব পৰাকৈ নিৰ্দিষ্ট পৰিমাণতহে সাৰ আৰু কীটনাশক প্ৰয়োগ কৰিবলৈ আহ্বান জনায় তেওঁ জৈৱিক কৃষিৰ বাবেও কৃষকসকলক উৎসাহিত কৰে
हम संतुलित खाद डालें संतुलित कीटनाशक जितनी जरूरत है जिन तत्वों की आवश्यकता वही डालें अत्यधिक केमिकल फर्टिलाइजर के उपयोग से हमारी धरती बीमार हो रही है हमारी मिट्टी खराब हो रही है और उसमें उत्पादित जो फल सब्जी और अनाज है उसके कारण कई तरह की बीमारियां मानव शरीर में भी घर कर रही है अलनीनो का प्रभाव यहां भी है बारिश नहीं हो रही है तो इस प्राकृतिक संतुलन को हमको बना के रखना पड़ेगा ताकि हमारी धरती सुरक्षित रहे तो हम भी सुरक्षित रहेंगे
নিজৰ ভাষণত শ্ৰীচৌহানে কয় যে এলনিনোৰ প্ৰভাৱৰ বাবে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত কৃষকসকলে সন্মুখীন হোৱা পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে চৰকাৰে উপায় উদ্ভাৱনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে তেওঁ হাৰিয়ানাৰ কৃষকসকলক ভাৰতৰ কৃষি ক্ষেত্ৰলৈ অনা বিপ্লৱৰ লগতে দেশৰ খাদ্য ভঁৰাল সমৃদ্ধ কৰি ৰখাৰ ক্ষেত্ৰত যোগোৱা বৰঙণিৰ বাবে প্ৰশংসা কৰে শ্ৰীচৌহানে আজি দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণ কৰিব তেওঁ গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব এই বৈঠকত বামে অসম আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ গ্ৰামাঞ্চল খেতিপথাৰ আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত পেলোৱা প্ৰভাৱৰ পৰ্যালোচনা কৰি চলি থকা সাহায্য অভিযানৰ অগ্ৰগতিৰ মূল্যায়ন কৰিব ইয়াৰ পিছত শ্ৰীচৌহানে অৰুণাচল প্ৰদেশৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত গাঁও কৃষি পথাৰ সাহায্য শিবিৰৰ অৱস্থাৰ মূল্যায়ন কৰিব এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষক, স্থানীয় বাসিন্দা, মহিলা গোট আৰু যুৱক যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি এতিয়ালৈকে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু অন্যান্য জনপ্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হ'ব। এই আলোচনাত ক্ষতিগ্ৰস্ত কৃষকৰ শস্যৰ ক্ষতিৰ মূল্যায়ন, ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন, বানৰ ফলত ক্ষতিগ্ৰস্ত পথ, দলং আৰু মথাউৰি পুনৰুদ্ধাৰৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। আন্তঃৰাষ্ট্ৰীয় সংসদীয় গণতন্ত্ৰ নাইবা সংসদীয়তাবাদ দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিশ্বৰ গণতান্ত্ৰিক সংগঠনৰ সকলো নিৰ্বাচিত প্ৰতিনিধিলৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীবিৰলাই কয় যে জনসাধাৰণৰ অভিলাষ পূৰণ, অধিকাৰ ৰক্ষা আৰু আস্থা অৰ্জনৰ ক্ষেত্ৰত সংসদসমূহ সৰ্বোচ্চ প্ৰতিষ্ঠান হিচাপে বিবেচিত হৈ আহিছে। এই প্ৰতিষ্ঠানসমূহতে দেশৰ কল্যাণৰ বাবে বিভিন্ন ধাৰণাৰ উন্মেষতে নীতি নিৰ্ধাৰণ কৰা হয় আৰু দেশৰ ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰা হয়। শক্তিশালী, স্বতন্ত্ৰ আৰু জবাবদিহি সংসদীয় ব্যৱস্থাই গণতন্ত্ৰৰ প্ৰকৃত শক্তি আৰু নাগৰিকৰ অধিকাৰ ৰক্ষাৰ অভিভাৱক সদৃশ বুলিও শ্ৰীবিৰলাই প্ৰকাশ কৰে। অধ্যক্ষগৰাকীয়ে কয় যে ভাৰতীয় সংসদে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ব্যৱস্থাক প্ৰতিনিধিত্ব কৰাৰ লগতে সংবিধানৰ মহত্ব, গণতান্ত্ৰিক পৰম্পৰা আৰু জনপ্ৰতিনিধিত্বকো প্ৰতিফলিত কৰে। বৈচিত্ৰৰে পৰিপূৰ্ণ ভাৰতবৰ্ষৰ সংসদ ৰাষ্ট্ৰৰ একতা, সামাজিক সম্প্ৰীতি, সাংবিধানিক প্ৰমূল্য আৰু জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰ শক্তিশালী কণ্ঠ বুলি তেওঁ মন্তব্য কৰে। সময়ত সংসদৰ ভূমিকা কেৱল নীতি নিৰ্ধাৰণত সীমাবদ্ধ নহয়, বৰং চৰকাৰৰ দায়বদ্ধতা নিশ্চিত কৰা আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ মৰ্যাদা ৰক্ষা কৰি জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰা বুলিও তেওঁ উল্লেখ কৰে। আজি এই দিৱস উদযাপনে সংসদৰ এই দায়িত্বৰ প্ৰতি সকলো প্ৰতিনিধিৰ মনত সজাগতাৰ সৃষ্টি কৰিব বুলি তেওঁ প্ৰকাশ কৰে। মিজোৰামে শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশৰ মাজত বিকাশৰ পথত অগ্ৰসৰ হৈছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু লালদুৱামাই প্ৰকাশ কৰিছে। শান্তি চুক্তিৰ 40 সংখ্যক বাৰ্ষিকী উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক এখন শান্তিপূৰ্ণ আৰু সুস্থিৰ মিজোৰাম গঢ়াৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ আহান জনায়। তেওঁ কয় যে শান্তি আৰু সুস্থিৰতা বহনক্ষম উন্নয়নৰ অন্যতম চৰ্ত। সম্প্ৰতি মিজোৰাম দেশৰ অন্যতম উন্নত ৰাজ্যকেইখনৰ এখন হিচাপে পৰিগণিত হৈছে আৰু ৰাজ্যখনলৈ পৰ্যটকৰ আগমনো বৃদ্ধি হৈছে বুলি তেওঁ কয়। ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল বিজয় কুমাৰ সিঙে এই দিৱস উপলক্ষে কয় যে মিজোৰামৰ শান্তি আৰু সুস্থিৰতা কেৱল গৰ্বৰ বিষয় নহয় বৰং দেশৰ অন্য ৰাজ্যসমূহৰ বাবে আৰ্হিস্বৰূপ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কংগোৰ স্বাধীনতা দিৱস উপলক্ষে দেশখনৰ বৈদেশিক মন্ত্ৰী থেৰেছে কাইকুৱাম্বা ৱাগানৰ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে ভাৰতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু উন্নয়নমূলক অংশীদাৰিত্ব সমাগত সময়তো আগবঢ়াই নিয়াৰ পোষকতা কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত আজি মৰক্কোৱে নেডাৰলেণ্ডক পেনাল্টিৰ সহায়ত 3-2 গ'লত পৰাজিত কৰে। ইয়াৰ লগে লগে মৰক্কো প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পৰৱৰ্তী সময়ত মৰক্কো কানাডাৰ সন্মুখীন হ'ব। আজিৰ খেলখন নিৰ্ধাৰিত সময়ত 1-1 গ'লেৰে অমীমাংসিত হোৱাত দুয়োটা দল অতিৰিক্ত সময়ৰ বাবে মুখামুখি হয়। অতিৰিক্ত সময়ো গলবিহীনভাৱে সমাপ্ত হয়। পেনাল্টিৰ জৰিয়তে ফলাফল নিৰ্ণয় হোৱা খেলখনত মৰক্কোৱে 3-2 ব্যৱধানত জয়লাভ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ আগেয়ে 5 বাৰৰ বিশ্বকাপ চেম্পিয়ন ব্ৰাজিলে জাপানক 2-1 গ'লত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ব্ৰাজিলে অহা দেওবাৰে নিউজাৰ্চিৰ ইষ্ট ৰাডাৰফৰ্ডৰ 16 ৰাউণ্ডৰ এখন খেলত আইভৰী কোষ্ট বা নৰৱেৰ বিৰুদ্ধে খেলিব। 32 ৰাউণ্ডৰ আন এখন খেলত আমেৰিকাৰ বষ্টন ষ্টেডিয়ামত পেনাল্টিত 4-1 গ'লৰ ব্যৱধানত পাৰাগুৱে জাৰ্মানীক পৰাস্ত কৰে। আজি নিশা 10:30 বজাত আইভৰী কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা 8:30 বজাত ফ্ৰান্স ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে হুল দিৱস উপলক্ষে চান্থাল বিদ্ৰোহৰ নায়ক নায়িকাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কৃষি ক্ষেত্ৰৰ উন্নয়ন অবিহনে বিকশিত ভাৰতৰ কল্পনা কৰিব নোৱাৰি বুলি কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংসদীয় গণতন্ত্ৰ দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গণতান্ত্ৰিক সংগঠনৰ নিৰ্বাচিত প্ৰতিনিধিসকললৈ অভিনন্দন জনাইছে। মিজোৰামে শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশৰ মাজত বিকাশৰ পথত অগ্ৰসৰ হৈছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু লালদুৱামাই প্ৰকাশ কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত মৰক্কোৱে নেডাৰলেণ্ডক পেনাল্টিৰ 3-2 গ'লত পৰাজিত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।